এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীটো ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত 64,050 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে ৰামেশ্বৰ তেলীয়ে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো বিভাগৰে কাম কাজৰ পুংখানুপুংখ খতিয়ান লোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে সততা, নিষ্ঠা আৰু সতৰ্কতাৰে কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পৰ্যালোচনা বৈঠকত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ লগতে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, তিয়ক সমষ্টিৰ বিধায়ক বিকাশ শইকীয়াইও অংশগ্ৰহণ কৰে। মন্ত্ৰী শ্ৰী তেলীয়ে লগতে চাহবাগিচাৰ ভৱিষ্যনিধি আয়ুক্ত আৰু সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে। চৰকাৰী কাৰ্যসূচী অন্ত পৰাৰ পাছত মন্ত্ৰী তেলীয়ে ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা কাৰ্যালয়ত দলটোৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতেই যোৰহাট জিলাৰ বিষয়ববীয়াসকলে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। কেন্দ্ৰীয় ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ সৌজন্যত কালি বিশ্বনাথ জিলাৰ বিহালী স্নাতক মহাবিদ্যালয়ত কাৰ্যক্ষমতা বৃদ্ধি আৰু ক্ষীপ্ৰকৰণ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত বিহালী সমজিলাত থকা উদ্যোগীসকলক আত্মনিৰ্ভৰশীল কৰাৰ লগতে এই ক্ষেত্ৰত থকা বিভিন্ন চৰকাৰী আঁচনি, বেংকৰ সুবিধা, উৎপাদিত সামগ্ৰীৰ বিপণন আদি বিভিন্ন দিশ সামৰি বিশদভাৱে আলোচনা কৰা হয়। কৰ্মশালাত প্ৰায় 100 উদ্যোগীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আমাক সবিশেষ জনাইছে বিশ্বনাথৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহকাৰী সম্পাদক ঐশিক ডেকাই।
বিহালী সমষ্টি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহ অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, গতিকে আমি চাহৰ ওপৰত নিৰ্ভৰশীল, চাহৰ দ্বাৰা যথেষ্টখিনি মানুহ উপকৃত হৈ আছে। কিন্তু এতিয়া দেখিছো যে চাহৰ উৎপাদনত কিছু মানে ব্যাঘাত আহিছে, যি প্ৰাকৃতিক আমাৰ গোলকীয় হয় গোলকীয় উষ্ণতাৰ বাবে। গতিকে কি কি অল্টাৰনেটিভ তেওঁলোকে যে অল্টাৰনেটিভ আছে ইয়াত যাৰ দ্বাৰা তেওঁলোক উপকৃত হব, যাৰ যিবিলাক ক্ষেত্ৰত মনোনিৱেশ কৰিলে তেওঁলোক মানে আগবাঢ়ি যাব পাৰিব। চাহক বাদ দি চাহটো আছে, থাকিব, সদায় থাকিব, কিন্তু তাৰ বাহিৰেও কোনসমূহ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰে, সম্ভাৱনীয়তা কি কি আছে এই পৰিৱৰ্তিত প্ৰেক্ষাপটত, গতিকে সেইখিনিৰ ওপৰত আমি ডিছকাশ্যন কৰিলো। আমাৰ 100+ MSME ইউনিট উদ্যোগী তেওঁলোক আহিছে, উপস্থিত হৈছে, আমি তেওঁলোকৰ লগত কথা পাতিলো। বেংকিং এথিক্স যিটো ফলো কৰিব লাগে, বিজনেছ মেথড যিখিনি তেওঁলোকে ফলো কৰিব লাগে, আৰু চাহক বাদ দি চাহৰ অল্টাৰনেটিভ কি হব পাৰে, সেইখিনিতে আমাৰ ফোকাচ বেছি হৈছে। আমি তেওঁলোকক কিছু ক্ষেত্ৰৰ বিষয়ে কৈছো, তেওঁলোকক তেওঁলোকৰো কিবা কিবি আইডিয়া থাকিব পাৰে, সেইটোৰ বিষয়ে আমি তেওঁলোকৰ লগত ডেফিনেটলি কথা পাতিম।
কালি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচী নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। লখিমপুৰৰ চুকলিভৰীয়া ডঃ ভূপেন হাজৰিকা টাউন হলত কালি প্ৰাকৃতিক কৃষি বিষয়ক এখন জিলা পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা অসম কৃষি বিশ্ববিদ্যালয় লখিমপুৰ চৌহদৰ সহযোগত আয়োজিত এই আলোচনা চক্ৰত প্ৰায় 1000 গৰাকী কৃষক, কৃষি সখী, কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ বিষয়া উপস্থিত থাকে। আলোচনা চক্ৰত অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কৃষি বিভাগৰ মুখ্য বিজ্ঞানী তথা সমল ব্যক্তিসকলে প্ৰাকৃতিক কৃষিৰ গুৰুত্ব আৰু সম্ভাৱনা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। ৰাজ্য চৰকাৰে ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া শিৱানী জেৰেংগালক ডিব্ৰুগড় পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিছে। পূৰ্বৰ আয়ুক্তগৰাকী জিলা আয়ুক্ত হিচাপে বদলি হৈ যোৱাৰে পৰা নভাজ দাসে ডিব্ৰুগড় পৌৰ নিগমৰ ভাৰপ্ৰাপ্ত আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। অসম ফুটবল সন্থাৰ উদ্যোগত যোৱা 20 আৰু 21 জুনত অনুষ্ঠিত সকলো শ্ৰেণীৰ ফুটবল খেল পৰিচালকৰ চলিত বৰ্ষৰ শাৰীৰিক সক্ষমতা পৰীক্ষাত লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ 3 গৰাকী মহিলা পৰিচালকসহ মুঠ 11 গৰাকী খেল পৰিচালক উত্তীৰ্ণ হৈছে। মহিলা ৰেফাৰী ক্ৰমে তনয়া দলে চয়নিকা বৰগোহাঁই আৰু ৰিকুমণি সোণোৱালৰ লগতে দীপাংকৰ ঢেকিয়াল ফুকন, গুণীন গগৈ, হেমন্ত মিঞ্জ আদি কেইবাগৰাকীও ৰাষ্ট্ৰীয় খেল পৰিচালক এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।